Ella Akakbani. Batterir hoite mojintirani deka. Etiar ghai ghai batteri khomuhul. Pradhan Mantri Narendra Modi Bharatar Pragotiye Malaysia aru Asiar bikashot orihona jogai boli montobyo korise. Sicily Rastrapati Patrick Harmony kali 5 diniya Bharat bhraman husire Mumbai uposthit hoy. মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কপস্কো অঞ্চলৰ মিন চিংগাটৰ কয়লা খনিত উদ্ধাৰ কৰা সাহায্য অভিযান অব্যাহত আছে। মণিপুৰৰ অৰ্থনীতি পুনৰ উজ্জীৱিত কৰাৰ বাবে ৰাজ্যত সংহত কৃষি ব্যৱস্থাৰ প্ৰৱৰ্তনৰ উদ্দেশ্যে কালি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক ইংলিষ্টানত পৰাজিত কৰে। এতিয়া বিতং বাতৰি। সম্প্ৰতি দুদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়াত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা নিশা কুৱালালামপুৰৰ মাইণ্ডছ এক্সিবিশ্যন এণ্ড কনভেনশ্যন চেণ্টাৰত আয়োজিত এটা অনুষ্ঠানত দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক উদ্দেশ্যি ভাষণ দিয়ে। প্ৰায় 15,000 লোকৰ এই সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে ভাৰত আৰু মালয়েছিয়াৰ মাজৰ গভীৰ সম্পৰ্কৰ বিষয়ে আলোকপাত কৰে আৰু প্ৰৱাসী ভাৰতীয়সকলক দুয়োখন দেশক হৃদয়েৰে সংযুক্ত কৰা জীৱন্ত সেতু বুলি অভিহিত কৰে। মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ সৈতে থকা নিজৰ পুৰণি বন্ধুত্বৰ কথা সোঁৱৰি শ্ৰীমোদীয়ে কয় যে তেওঁ যোৱা বছৰ আছিয়ান শীৰ্ষ সন্মিলনত ভাগ ল'ব নোৱাৰাৰ পাছত মালয়েছিয়া ভ্ৰমণলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া সেই প্ৰতিশ্ৰুতি পূৰণ হ'ল। ভাৰত আৰু মালয়েছিয়াই 2024 বৰ্ষত দুয়ো দেশৰ মাজত সম্পৰ্ক কৌশলগত সম্পৰ্কলৈ উন্নীত কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উভয় দেশে হাতত হাত ধৰি আগবাঢ়ি গৈছে, পৰস্পৰৰ সফলতা উদযাপন কৰি আহিছে। ভাৰতৰ প্ৰগতিয়ে মালয়েছিয়া আৰু এছিয়াৰ বিকাশত অৰিহণা যোগায় বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। অৰ্থনৈতিক সহযোগিতাত গুৰুত্ব আৰোপ কৰি শ্ৰীমোদীয়ে কয় যে শতাধিক ভাৰতীয় তথ্য প্ৰযুক্তি কোম্পানীয়ে মালয়েছিয়াত কাম কৰি আছে আৰু ইয়াৰ ফলত দেশখনত কৰ্মসংস্থাপনৰ ন ন সুযোগ সৃষ্টি হৈছে। মালয়েছিয়াত শীঘ্ৰে ভাৰতৰ ডিজিটেল ধনাদায় মঞ্চ ইউ পি আই মুকলি কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। প্ৰৱাসী ভাৰতীয়সকলৰ বাবে আৰম্ভ কৰা গুৰুত্বপূৰ্ণ উদ্যমৰ বিষয়ে ঘোষণা কৰি শ্ৰীমোদীয়ে কয় যে অভাৰচিজ চিটিজেন অব ইণ্ডিয়া কাৰ্ডৰ সুবিধা ষষ্ঠ প্ৰজন্মলৈ সম্প্ৰসাৰিত কৰা হৈছে। তেওঁ লগতে ভাৰতত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে তিৰুবেল্লুৰ ছাত্ৰবৃত্তি প্ৰৱৰ্তন কৰা আৰু মালয়েছিয়াত এটা নতুন ভাৰতীয় বাণিজ্য দূতাবাস খোলাৰ কথা ঘোষণা কৰে। মালয়েছিয়াৰ কুৱালালামপুৰত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু মালয়েছিয়াৰ মাজত ঐতিহাসিক আৰু সাংস্কৃতিক সম্পৰ্ক আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা এই মন্তব্য সামাজিক মাধ্যমৰ এটা পোষ্টত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে উল্লেখ কৰি কয় যে মালয়েছিয়াত থকা প্ৰৱাসী ভাৰতীয়সকলে দুয়োখন দেশৰ মাজত এখন জীৱন্ত সেতু গঢ়ি তোলাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে। ভাৰতীয় সভ্যতাৰ উত্তৰাধিকাৰ প্ৰতিফলিত কৰাৰ প্ৰতিশ্ৰুতিৰে আৰু তামিল ঐতিহ্য উদযাপন কৰাৰ বাবে থিৰুভাল্লুভাৰ কেন্দ্ৰ স্থাপনৰ ঘোষণাত শ্ৰীমোদীয়ে আদৰণি জনোৱা বিষয়টো উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে। উপ ৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণনে কয় যে এনে পদক্ষেপে দুই দেশৰ মাজত সাংস্কৃতিক বান্ধোন শক্তিশালী কৰাৰ লগতে আমাৰ চহকী ঐতিহ্যক সমগ্ৰ বিশ্বতে সম্প্ৰসাৰিত কৰিব। ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনী আৰু তেওঁৰ পন্নী ভেৰনিক হাৰ্মিনী কালি 5 দিনীয়া ভাৰত ভ্ৰমণসূচীৰে মুম্বাইত উপস্থিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে ইয়াৰ পাছতে কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰে আৰু ভাৰতীয় উদ্যোগ পৰিসংঘই আয়োজন কৰা ভাৰত ছিচিলি ব্যৱসায়িক ঘূৰণীয়া মেজমেলত ভাগ লয়। মেজমেলত ৰাষ্ট্ৰপতি হাৰ্মিনীয়ে কয় যে বিগত 50 বছৰত দুয়ো দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় হৈছে আৰু তেওঁৰ দেশে এই সহযোগিতা সম্প্ৰসাৰিত কৰিবলৈ আগ্ৰহী। তেওঁ কয় যে ছিচিলিয়ে বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশ হিচাপে ভাৰতক সন্মান কৰে। মেজমেলত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে দুয়োখন দেশ বিশ্বাসযোগ্য সহযোগিতাৰ দোলেৰে বন্ধা আৰু জনসম্পৰ্ক তথা সামুদ্ৰিক সম্পৰ্ক এই সহযোগিতাৰ মূল ভেটিস্বৰূপ। বিগত সময়ছোৱাত এই সহযোগিতা স্বাস্থ্যসেৱা, শিক্ষা, সামুদ্ৰিক সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীসোণোৱালে কয় যে দুয়োখন দেশৰ মাজত বৰ্ধিত ব্যৱসায়, ভাৰতীয় বিনিয়োগ, মুম্বাই আৰু মাহেৰ মাজত পোনপটীয়া যোগাযোগ আৰু ভাৰতৰ বন্দৰ আধাৰিত বিকাশ উদ্যমসমূহে অৰ্থনৈতিক আৰু কৌশলগত সহযোগিতাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। মেজমেলত ছিচিলিৰ বিদেশ আৰু প্ৰৱাসী বিভাগৰ মন্ত্ৰী বেৰি ফৰ আৰু বিত্ত অৰ্থনৈতিক পৰিকল্পনা বাণিজ্য তথা বিনিয়োগ মন্ত্ৰী পিয়েৰি লাপৰ্টৰ লগতে দুয়ো দেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যৱসায়ী উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্কৰ্কস্ক অঞ্চলৰ মীন চিংগাটৰ কয়লা খনিত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, বিশেষ উদ্ধাৰকাৰী দল, আৰক্ষী আৰু জিলা প্ৰশাসনৰ কেইবাটাও দলক উদ্ধাৰ অভিযানত নিয়োগ কৰা হৈছে। উদ্ধাৰ অভিযানৰ সময়ত কালি আৰু দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াকে লৈ বিস্ফোৰণৰ ফলত পাহাৰ খহি পৰাৰ ফলত মৃত্যু হোৱা শ্ৰমিকৰ সংখ্যা 27লৈ বৃদ্ধি পাইছে। বিস্ফোৰণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত খনন স্থানত তন্নতন্নকৈ তালাচী চলোৱা হৈছে আৰু খনিৰ ভিতৰত যাতে কোনো লোক আৱদ্ধ হৈ থকা নাই তাক নিশ্চিত কৰাৰ বাবে আজি পুৱা পুনৰ অভিযান চলোৱা হ'ব। ইপিনে পূব জয়ন্তীয়া পাহাৰ জিলা প্ৰশাসনে অবৈধ খননৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে। এই অভিযানৰ বাবে কাৰ্যবাহী দণ্ডাধীশ, আৰক্ষী আৰু খনিজ সম্পদ সঞ্চালকালয়ৰ বিষয়াক লৈ গঠিত 5টা দল নিয়োগ কৰা হৈছে। দলকেইটাই চলোৱা অভিযানৰ সময়ত উমলাওৱাঙৰ অন্তৰ্গত 9টা স্থানৰ পৰা 3,197 মেট্ৰিক টন আৰু উমথেৰ অন্তৰ্গত 4টা স্থানৰ পৰা 351 মেট্ৰিক টন কয়লা জব্দ কৰা হৈছে। যোৱা ফেব্ৰুৱাৰীত চলোৱা একেধৰণৰ অভিযানত ছখেইন থাংস্কৰ্কস্ক সংযোগী পথৰ দুয়োপাৰৰ 8টা স্থানৰ পৰা আহিলাপাতিসহ 3,356 মেট্ৰিক টন কয়লা জব্দ কৰা হৈছিল। ইয়াৰোপৰি অবৈধ খননৰ বাবে ব্যৱহাৰ কৰা কেইবাটাও অস্থায়ী শিবিৰ চিনাক্ত কৰা হৈছে আৰু অবৈধ খনন নিয়ন্ত্ৰণ অভিযানৰ সময়ত এনে শিবিৰসমূহ নষ্ট কৰা হৈছে। অবৈধ খননৰ ঘটনা সংক্ৰান্তত কেইবাখনো এজাহাৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী আইনী ব্যৱস্থা অব্যাহত আছে। পূব জয়ন্তীয়া পাহাৰ জিলাৰ দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে অবৈধ খনন বিৰোধী অভিযান সুচল কৰি তোলাৰ স্বাৰ্থত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত নিষেধাজ্ঞাও জাৰি কৰিছে। মণিপুৰৰ অৰ্থনীতি পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাজ্যত সংহত কৃষি ব্যৱস্থাৰ ব্যাপক প্ৰৱৰ্তনৰ উদ্দেশ্যে কালি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ইম্ফলৰ সচিবালয়ৰ কেবিনেট হলত অনুষ্ঠিত এই বৈঠকত ৰাজ্যখনত মুখ্যমন্ত্ৰী ইউমনাথ খেমচান্দ সিঙে অধ্যক্ষতা কৰে। এই বৈঠকৰ সময়ছোৱাত মুখ্যমন্ত্ৰী শ্ৰীসিঙে পাহাৰীয়া জিলাসমূহত অন্যান্য শস্যৰ লগতে বিকল্প খেতিৰ প্ৰচলনৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। এই বৈঠকতে ৰাজ্যখনৰ উৎপাদিত কৃষি আৰু উদ্যান শস্যজাত সামগ্ৰী ৰপ্তানি কৰাৰ ক্ষেত্ৰতো আলোকপাত কৰা হয়। সংহত কৃষি ব্যৱস্থাৰ জৰিয়তে ৰাজ্যৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ লগতে কৃষি আৰু উদ্যান শস্যৰ উৎপাদনত গুৰুত্ব আৰোপ কৰাই আছিল এই পৰ্যালোচনা বৈঠকৰ মূল উদ্দেশ্য। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাই ৰাজ্যখনৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিব পাৰে বুলি আশা কৰা হৈছে। এই পৰ্যালোচনা বৈঠকত ৰাজ্যৰ মুখ্য সচিব ডঃ পুনীত কুমাৰ গোৱেল, অতিৰিক্ত মুখ্য সচিব বিবেক কুমাৰ দেৱনাগন, মুখ্যমন্ত্ৰীৰ আয়ুক্ত, উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালক তথা কৃষি আৰু অন্যান্য বিভাগৰ সঞ্চালকসকল উপস্থিত থাকে। মুম্বাইৰ ৱাংখাৰে ষ্টেডিয়ামত কালি অনুষ্ঠিত পুৰুষৰ টি টুৱেণ্টি বিশ্বকাপ প্ৰতিযোগিতাৰ তৃতীয় খট খেলত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক 29 ৰাণত পৰাজিত কৰে। জয়ৰ বাবে ভাৰতে নিৰ্ধাৰণ কৰি দিয়া 162 ৰাণৰ বিপৰীতে আমেৰিকাই নিৰ্ধাৰিত 20 অভাৰত 8 উইকেট হেৰুৱাই মাত্ৰ 132 ৰাণহে কৰিবলৈ সমৰ্থ হয়। আমেৰিকাৰ হৈ শুভম ৰঞ্জনে আৰু সঞ্জয় কৃষ্ণমূৰ্তিয়ে সৰ্বাধিক 36 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ মহম্মদ ছিৰাজে 3টা উইকেট আৰু অৰ্শদীপ সিঙে 2টা উইকেট দখল কৰে। টছত জিকি আমেৰিকাই প্ৰথমে বলিং কৰিবলৈ সিদ্ধান্ত লয়। ভাৰতে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 9 উইকেটৰ বিনিময়ত 161 ৰাণ কৰে। সূৰ্যকুমাৰ যাদৱে 49টা বলত অপৰাজিত 84 ৰাণৰ বৰঙণি আগবঢ়ায়। ত্ৰিলোক বাৰ্মাই 25 আৰু ঈশান কিষাণে 20 ৰাণৰ বৰঙণি আগবঢ়ায়। আমেৰিকাৰ চাডলি ৱেন ছালকুৱিকে 4টা উইকেট দখল কৰে। সূৰ্যকুমাৰ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত দ্বিতীয়খন খেলত ৱেষ্ট ইণ্ডিজে স্কটলেণ্ডক 35 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰগতিয়ে মালয়েছিয়া আৰু এছিয়াৰ বিকাশত অৰিহণা যোগায় বুলি মন্তব্য কৰিছে। ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হৰ্মেনি কালি 5-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে মুম্বাইত উপস্থিত হয়। মণিপুৰৰ অৰ্থনীতি পুনৰ উজ্জীৱিত কৰাৰ বাবে ৰাজ্যত সংহত কৃষি ব্যৱস্থাৰ প্ৰৱৰ্তনৰ উদ্দেশ্যে কালি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় আৰু টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কালি ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক 29 ৰাণত পৰাজিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।